নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি শিলচৰত প্ৰচাৰ সভাত অংশগ্ৰহণ, বিৰোধী দলৰ জ্যেষ্ঠ নেতাসকলৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান, ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য, মহাবীৰ জয়ন্তী উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মাৰক ডাক টিকট আৰু মুদ্ৰা উন্মোচন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ, আৰু আনখন খেলত পঞ্জাব কিংছ গুজৰাট টাইটানছৰ মুখামুখি। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত পাঁচটা সমষ্টি দৰং, ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত NDAৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বোকাজান, হাওৰাঘাট আৰু পশ্চিম কাৰ্বি আংলঙৰ ডংকা মকামত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি NDAৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জ, বৰখলা, ঢলাই আৰু হাইলাকান্দিকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত কেইবাখনো নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰে। আনহাতে মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি লাহৰিঘাটৰ কচুতলীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। শ্ৰীহাজৰিকাই কালি ধিঙৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত দলীয় প্ৰাৰ্থীৰ হৈ চাৰিখন প্ৰচাৰ সভাত অংশ লয়। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কালি তামোলপুৰ বিধানসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি গুৱাহাটীৰ কেইবা ঠাইতো দলীয় প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। তাৰ পাছত তেওঁ নগাঁৱৰ লাহৰিঘাটত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। শ্ৰীবৰাই আজি নগাঁও জিলাৰ ডুমডুমীয়া, লাওগাঁও আদি কেইবা ঠাইতো ৰাজহুৱা সভাত ভাষণ দিব। নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সৰ্বভাৰতীয় নেতা নাদিম জাভেদক লগত লৈ ৰহাৰ কচুৱাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে AIDFৰ সভাপতি বদৰুদ্দিন আজমলে দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ সৈতে কচুৱা তিনিআলিত এখন প্ৰচাৰ সভাত অংশ লয়। অহা 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দেশৰ 87টা সংসদীয় সমষ্টিত 1,198গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্বিতীয় পৰ্যায়ত অসমত 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কৰিমগঞ্জত 24, নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং ওদালগুৰি সমষ্টিত NDAৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু BPFৰ দুৰ্গা দাস বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইপিনে শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্যকান্ত সৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ চৌধুৰী আৰু AIDFৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু AIDFৰ আমিনুল ইছলামে প্ৰতিদ্বন্দ্বিতা কৰিছে। অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছু, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বাৰ্নাৰ্ড চাংমাই প্ৰতিদ্বন্দ্বিতা কৰিছে। উল্লেখযোগ্য যে সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্ৰিকভাৱে 8.6% মহিলা প্ৰাৰ্থী আছে। এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্ৰাৰ্থী 8.2% আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক 25গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে কৰ্ণাটকত 21গৰাকী আৰু উত্তৰ প্ৰদেশত 10গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী নৱশৰণীয়াৰ প্ৰাৰ্থিত্বক লৈ বিৰোধী পক্ষই দাখিল কৰা তথ্য সংক্ৰান্তত আজি নিৰ্বাচন আয়োগে এটা নিৰ্দেশ জাৰি কৰাৰ কথা। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাৰ্থীগৰাকী অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰিছে।
শুনিলেনে বাৰু, এই ঘণ্টা ধ্বনি আমাৰ 500 বছৰীয়া সপোন পূৰণ হোৱাৰ। এই ধ্বনি ভারতীয়ত্বৰ স্বাভিমানৰ। কাশীৰ পৰা কেদাৰনাথলৈকে, সোমনাথৰ পৰা অযোধ্যালৈকে, এতিয়া অসম্পূৰ্ণ সপোন নহয়, আস্থাৰ ভব্য দিব্য প্ৰতীক। আৰু তথাপিও মোদীজীয়ে কয়, সেয়াতো কেৱল আৰম্ভণি। দেশক আৰু আগবঢ়াই লৈ যোৱাৰ গ্যাৰেণ্টি মোদীজীৰ, আৰু মোদীজীক আগবঢ়াই লৈ যোৱাৰ গ্যাৰেণ্টি মোৰ। পদুমফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক। শুনিলেনে বাৰু?
লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত ৰখা হৈছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতাৰ লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্ৰাৰ্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্তিজনক বিজ্ঞাপনে ক্ষতিগ্ৰস্ত কৰা পক্ষই আম্মপক্ষ সমৰ্থনৰ কাৰণে কোনো সময় বা সুযোগ নোপোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই স্থিতি গ্ৰহণ কৰিছে। সংবিধানৰ 324 নম্বৰ অনুচ্ছেদৰ অধীনত প্ৰদত্ত ক্ষমতাৰ প্ৰয়োগেৰে এনে যিকোনো প্ৰকাৰৰ আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে আয়োগে এই নিৰ্দেশ জাৰি কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং, ওদালগুৰি, বিহু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
আজি মহাবীৰ জয়ন্তী। জৈন ধৰ্মৰ 24 সংখ্যক তীৰ্থাংকৰ ভগৱান মহাবীৰ জৈনৰ জয়ন্তী হিচাপে এই উৎসৱ পালন কৰা হয়। ভগৱান মহাবীৰে অহিংসা, সত্য, ব্ৰহ্মচৰ্য, অস্তেয়, সংযমৰ লেখীয়া জৈন আদৰ্শৰাজিৰ মাধ্যমেৰে শান্তিপূৰ্ণ সহাৱস্থান আৰু বিশ্ব ভাতৃত্ববোধৰ পথ দেখুৱাই থৈ গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহাবীৰ জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণ, বিশেষকৈ জৈন ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কৈছে যে অহিংসা আৰু কৰুণাৰ প্ৰতীকস্বৰূপ ভগৱান মহাবীৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা এই উৎসৱে আমাক মৰম, ভালপোৱা আৰু শান্তিৰ বাৰ্তা দিয়ে। তেওঁ কয় যে ভগৱান মহাবীৰে এখন আদৰ্শ আৰু সভ্য সমাজ গঢ়াৰ বাবে অহিংসা, ব্ৰহ্মচৰ্য, সত্য আৰু ত্যাগৰ পথ দেখুৱাই থৈ গৈছে আৰু তেওঁৰ শিকনিসমূহ মানৱ জাতিৰ কল্যাণৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহাবীৰ জয়ন্তী উপলক্ষে সকলোকে মৰম, ভালপোৱা আৰু সম্প্ৰীতি বিয়পোৱাৰ বাবে অংগীকাৰবদ্ধ হবলৈ আৰু ৰাষ্ট্ৰৰ বিকাশৰ হকে নিষ্ঠাৰে কাম কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তীৰ পবিত্ৰখনত আজি পুৱা নতুন দিল্লীৰ ভাৰত মণ্ডপমত 2550 সংখ্যক ভগৱান মহাবীৰ নিৰ্বাণ মহোৎসৱ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক, ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশক সম্বোধন কৰিব। গ্ৰীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱে গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰেল চলাচলৰ ব্যৱস্থা কৰিছে। ৰেল দুখনৰ এখন গুৱাহাটী আৰু উৰিষ্যাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ বৈষ্ণোদেৱী কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত দুয়োখন বিশেষ ৰেলৰ দহোটাকৈ যাত্ৰা সেৱা পৰিচালনা কৰা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। সম্বলপুৰ আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া ৰেলখনে কাইলৈৰ পৰা 24 জুনলৈ সম্বলপুৰৰ পৰা প্ৰতি সোমবাৰে সন্ধিয়া 6:50 যাত্ৰা আৰম্ভ কৰি বুধবাৰে মাজৰাতি 1:20 গুৱাহাটী আহি পাবহি। উভতনি যাত্ৰাত গুৱাহাটীৰ পৰা বুধবাৰে পুৱা 8 বজাত যাত্ৰা আৰম্ভ কৰি শুকুৰবাৰে আবুলি 4:15 সম্বলপুৰত উপস্থিত হ'ব। একেদৰে কাটৰা আৰু গুৱাহাটীৰ মাজত চলিবলগীয়া ৰেলখন 26 এপ্ৰিলৰ পৰা 28 জুনলৈ কাটৰাৰ পৰা শুকুৰবাৰে ৰাতি 9:30 যাত্ৰা আৰম্ভ কৰি দেওবাৰে গধূলি 7:10 গুৱাহাটীত উপস্থিত হ'ব। একেদৰে বিপৰীত দিশত বিশেষ ৰেলখন প্ৰতি সোমবাৰে নিশা 11:20 গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে সন্ধিয়া 8:45 কাটৰাত উপস্থিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ অহা 26 এপ্ৰিল আৰু 7 মে দুপৰীয়া 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল এআই নিউজ গুৱাহাটী আৰু নিউজ অন এআই এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা 26 এপ্ৰিল, 7, 13, 20 আৰু 25 মে তথা 1 জুনৰ নিশা 9:25 আঞ্চলিক বাতৰি নিশা 9:10 প্ৰচাৰ কৰা হ'ব।
এয়া কেৱল ফোনৰ এটা শব্দ নহয়, ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ। বীজ সাৰৰ দৰে মহাজনৰ পৰা কত ঋণ লৈছিল, তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল, বৃদ্ধিয়ে আমার দুঃখ বেদনা বুঝি পাইছে। এমএসপি বৃদ্ধি করেছে, জলসিঞ্চন বৃদ্ধি করেছে, বীমা পরিশোধ বৃদ্ধি করেছে, অনলাইন বজাৰ সৃষ্টি করেছে, আর তথাপিও কয় যে এই মাত্র এটা আরম্ভণিহে। দেশক আরো আগুয়াই লই যার মোদীজির এয়া গ্যারান্টি, আর মোদীজিক আগুয়াই লই যার গ্যারান্টি মোর।
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হব। বিয়লি 3:30 বজাত কলকাতার ইডেন গার্ডেন্সত হবলগীয়া প্রথমখন খেলত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরু কলকাতা নাইট রাইডার্সের বিরুদ্ধে অবতীর্ণ হব। আনহাতে সন্ধ্যা 7:30 বজাত চণ্ডীগড়ত হবলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংস গুজরাট টাইটান্সের সম্মুখীন হব। প্রতিযোগিতাত যোৱা নিশা সানরাইজার্স হায়দরাবাদে দিল্লীর অরুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডেলহি ক্যাপিটেলস 67 রানত পরাস্ত করে। ডেলহি ক্যাপিটেলসে 267 রানের বিজয় লক্ষ্যে খেল আরম্ভ করে 19 ওভার আর এটা বলত আটাইকটা উইকেট হেরুয়াই 199 রানহে করবলে সমর্থ হয়। ডেলহি ক্যাপিটেলসের হয়ে জেক ফ্রেজর মেকগর্ভে 18টা বলত 65 রান করে। হায়দরাবাদের টি নটরাজনে 4টা উইকেট দখল করে। ইয়ার পূর্বে সানরাইজার্স হায়দরাবাদে প্রথমে ব্যাট ধরার আমন্ত্রণ লাভ করে নির্ধারিত 20 ওভারত 7টা উইকেটের বিনিময়ত 266 রান করে। হায়দরাবাদের হয়ে ওপেনার ট্রেভিস হেড আর অভিষেক শর্মায় প্রথম 6 ওভারত 125 রান করে টি টুয়েন্টি ক্রিকেট প্রতিযোগিতার ইতিহাসত পাওয়ার প্লেত সর্বাধিক রান করার অভিলেখ গড়ে। হেডে 32টা বলত 89 রান করার বিপরীতে অভিষেক শর্মায় 12টা বলত 46 রানের বরঙণি আগবায়। ট্রেভিস হেডক প্লেয়ার অব দ্য মেচ হিসাবে ঘোষণা করা হয়। কালির খেলের ফলাফলের পাছত হায়দরাবাদ সম্প্রতি প্রতিযোগিতার পয়েন্ট তালিকার চতুর্থ স্থানত আর ডেলহি ক্যাপিটেলস ষষ্ঠ স্থানত আছে। ভারতের ৰিনেশ ফোগাট, অংশু মালিক আর ঋতিকা হুদাই কিৰ্গিস্তানৰ বিশকেকত অনুষ্ঠিত এশীয় অলিম্পিক কোৱালিফায়াৰ মল্লযুদ্ধ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ফোগাটে কালি 50 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখস্তানৰ লৌৰা গানিকিজিক 10-0 ফলাফলত পৰাস্ত কৰে। একেদৰে অংশু মালিকে 57 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত উজবেকিস্তানৰ লেলুখন সুবিৰভাক 11-0 ফলাফলত পৰাভূত কৰে। আনহাতে ঋতিকাই 76 কিলোগ্ৰাম ওজন শাখাত চীনা টাইপেৰ হুইটি চাঙক 7-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়াখনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন বৰ্ষাপ্ৰিয়া দত্তৰ পৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সংক্ৰান্তীয় বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অসম কাকতে অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ ছেবাই অনুষ্ঠিত কৰা অন্তিমটো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75.7% উত্তীৰ্ণৰ হাৰেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি কাকতে 593 সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী শিক্ষানুষ্ঠানলৈ ঘূৰি আহিছে সুদিন। কটন কলেজে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100%। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে শীৰ্ষ 3 স্থানত নাই গুৱাহাটী। কৃতি শিক্ষাৰ্থীক লৈ উল্লাস 4 জিলাত এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি শিলচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব'ৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ছমাহৰ ভিতৰত বাঙালী হিন্দু নাগৰিকত্ব ইস্যুৰ সমাধান, এই বাতৰিটো নিয়মে বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দলগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আনন্দ উৎসৱত অঘটন, পথতে বাগৰি পৰিল বলেৰ' পিকআপ ভান, 30 ছাত্ৰী আহত, এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পোষ্ট পলিং কেলকুলেশ্যনছ অন কেম্পেইনিং ইন ফুল চুইং ফৰ ফেজ 2, এই বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়েৰলি 76% ভোটাৰ টাৰ্ণ আউট ইন ফাৰ্ষ্ট ফেজ এলএছ পোলছ ইন আছাম, এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে নিৰ্বাচনী সভাত মোদী ৰাহুলৰ উত্তপ্ত বাক্যযুদ্ধ, 2024ত ক্ষমতালৈ আহিলে ইলেক্টৰেল বণ্ড পুনৰ আনিব বিজেপিয়ে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাভিত্তিক চিৰাঙৰ শীৰ্ষস্থান, দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে নলবাৰী আৰু ডিমা হাছাও, নিৰ্বাচনী দায়িত্বৰ পৰা উভতাৰ পথত নৱবৈশ্য দুৰ্ঘটনাত অধ্যাপক ৰাজীৱ লেখাৰু মৃত্যু ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰ্ষাপ্ৰিয়া। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি শিলচৰত প্ৰচাৰ সভাত অংশগ্ৰহণ। বিৰোধী দলৰ জ্যেষ্ঠ নেতাসকলৰ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান। ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতাত নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ আৰু আনখন খেলত পঞ্জাব কিংছ গুজৰাট টাইটান্ছৰ মুখামুখি। নমস্কাৰ।